প্ৰথম ৰাজাৱলী ন অধ্যায়। ঈশ্বৰে চলোমুনৰ প্ৰাৰ্থনা উত্তৰ দিয়া। চলোমুনে বন্দী কামৰ বাবে মানুহ গোটোৱা, নগৰ আদি নিৰ্মাণ কৰা। চলোমুনে যিহুৱাৰ গৃহ, ৰাজগৃহ আৰু নিজ ইচ্ছামতে যি যি কৰ্ম কৰিবলৈ তেওঁ স্থিৰ কৰিছিল, সেই আটাইকে সম্পূৰ্ণৰূপে সম্পন্ন কৰিলে। গিবিয়নৰ দৰ্শন দিয়াৰ দৰে জিহুৱাই দ্বিতীয়বাৰ চলোমুনক দৰ্শন দিলে। জিহুৱাই তেওঁক ক'লে, তুমি মোৰ আগত কৰা তোমাৰ প্ৰাৰ্থনা আৰু মিনতি মই শুনিলোঁ। তুমি নিৰ্মাণ কৰা এই গৃহত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিবৰ অৰ্থে মই এই গৃহ পবিত্ৰ কৰিলোঁ আৰু এই ঠাইত সদায় মোৰ চকু আৰু মোৰ মন থাকিব। তুমি যদি তোমাৰ পিতৃ দাউদৰ দৰে একান্ত মনে সৰলভাৱে মোৰ সাক্ষাতে চলা আৰু মই তোমাক দিয়া সকলো আজ্ঞা পালন কৰা, মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ মানি চলা, তেতিয়া মই ইজৰাইলৰ ওপৰত তোমাৰ ৰাজসিংহাসন চিৰকাললৈকে স্থাপন কৰিম, যেনেদৰে মই তোমাৰ পিতৃ দাউদৰ আগত প্ৰতিজ্ঞা কৰি কৈছিলোঁ বোলে, ইজৰাইলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ বংশৰ মানুহৰ কেতিয়াও অভাৱ নহ'ব। কিন্তু তুমি বা তোমালোকৰ সন্তানসকলৰ কোনোৱে যদি কেনেবাকৈ মোৰ পাছত চলিবলগীয়া পথৰ পৰা ঘূৰা বা তোমালোকৰ আগত স্থাপন কৰা মোৰ আজ্ঞা আৰু বিধিবোৰ পালন নকৰি ইতৰ দেৱতাবোৰক সেৱা পূজা কৰা আৰু সিহঁতৰ আগত প্ৰণিপাত কৰা, তেতিয়া মই ইজৰাইলক দিয়া দেশৰ পৰা তেওঁলোকক উচ্ছন্ন কৰিম আৰু মই নিজৰ কাৰণে পবিত্ৰ কৰা যি গৃহ, সেই গৃহ মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম। তাতে সকলো জাতিৰ মাজত ইজৰাইল নামটো কেৱল এটা প্ৰবাদ আৰু ঠাট্টাৰ বিষয় হ'ব। আৰু যিহেতু এতিয়া এই মন্দিৰ ইমান মহৎ, যিসকলে ইয়াৰ কাষেদি যাব তেওঁলোকে আচৰিত মানিব আৰু ফুচফুচাব। তেতিয়া তেওঁলোকে সুধিব, এই দেশ আৰু এই গৃহলৈ জিহুৱাই কিয় এইৰূপে কাৰ্য কৰিলে। তাতে আন আন লোকবোৰে উত্তৰ দি ক'ব, কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষসকলক মিছৰ দেশৰ পৰা বাহিৰ কৰি অনা ঈশ্বৰ জিহুৱাক তেওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেৱতাবোৰত আসক্ত হৈ তেওঁলোকে সেইবোৰ আগত প্ৰণিপাত কৰি সেইবোৰক সেৱা পূজা কৰিলে। সেইকাৰণে জিহুৱাই তেওঁলোকৰ ওপৰত এই আটাই অমংগল ঘটালে। জিহুৱাৰ মন্দিৰ আৰু ৰাজগৃহ এই দুটা সাজি শেষ কৰিবলৈ চলোমুনৰ 20 বছৰ লাগিছিল। তুৰৰ ৰজা হিৰমে চলোমুনৰ সকলো ইচ্ছাৰ দৰে এৰছ কাঠ, দেৱদাৰু কাঠ আৰু সোণ যোগান ধৰিছিল। সেইবাবে ৰজা চলোমুনে হিৰমক গালিল দেশত থকা 20খন নগৰ দিছিল। তেতিয়া হিৰমে ৰজা চলোমুনে দিয়া নগৰ চাবলৈ তীৰৰ পৰা আহিল, কিন্তু সেই নগৰবোৰ দেখি সন্তুষ্ট নহ'ল। সেয়ে তেওঁ ক'লে, হে মোৰ ভাই, তুমি মোক কেনেকুৱা নগৰবোৰ দিলা? এই হেতুকে হিৰমে সেই নগৰবোৰৰ নাম কাবুল দেশ ৰাখিলে। এই নাম আজিলৈকে আছে। হিৰমে 120 কিকৰ সোণ ৰজালৈ পঠিয়াই দিলে আৰু ৰজা চলোমুনে জিহুৱাৰ গৃহ, নিজৰ গৃহ, মিল্লো, জিৰুচালেমৰ গড়, হাচুৰ, মগ্গিদুৰ আৰু গেজৰ নিৰ্মাণ কৰিবলৈ বন্দী কাম কৰিবলগীয়া লোকসমূহক গোটাবলগীয়া বিৱৰণ এই। মিছৰ ৰজা ফৰুণে উঠি গৈ গেজৰ হাত কৰি লৈ জুৰিয়ে পুৰি ভস্ম কৰিছিল আৰু সেই নগৰ নিবাসী কনানিয়াবোৰক বধ কৰি তাক নিজৰ জীয়েক চলোমুনৰ ভাৰ্যাৰ যৌতুকত দিছিল। আৰু ৰজা চলোমুনে গেজৰ তলৰ বৈত হুৰুণ বালত দেশৰ মৰুভূমিত থকা তামৰ তেওঁ অধিকাৰ কৰা সকলো ভঁৰাল নগৰবোৰ, ৰথ আৰু অশ্বাৰোহীসকল নগৰবোৰ আদি জিৰুচালেমত ও লিবানুনত আৰু নিজে শাসন কৰা দেশৰ সকলোফালে যি যি নিৰ্মাণ কৰিবলৈ চলোমুনৰ ইচ্ছা আছিল সেই সকলোকে তেওঁ নিৰ্মাণ কৰিলে। ইজৰাইলৰ সন্তানসকলৰ মাজত নোহোৱা অৱশিষ্ট থকা ইমুৰিয়া, হিটিয়া, পৰজিয়া, হিব্বিয়া আৰু জিবুচিয়া লোকসকলৰ যি সন্তানসকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰ ইজৰাইলৰ সন্তানসকলে নিঃশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে, সিহঁতৰ মাজৰ পৰা বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে। কিন্তু ৰজা চলোমনে ইজৰাইলৰ সন্তানসকলৰ মাজৰ কোনো লোকক বন্দী কামত নলগালে, বৰং তেওঁলোক ৰণুৱা, তেওঁ দাস, তেওঁ মন্ত্ৰী, তেওঁ বিষয়া, সেনাপতি আৰু সাৰথি ও অশ্বাৰোহী অধ্যক্ষহে হ'ল। তেওঁলোকৰ মাজৰ 550 জন লোক ৰজা চলোমনৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল। তেওঁলোকে কাম কৰোতাসকলক চলাইছিল। পাছৰ ৰজা ফৰুণৰ জীয়েকে দাউদৰ নগৰৰ পৰা তেওঁৰ বাবে চলোমনে সজা নিজৰ ঘৰলৈ আহিল। পিছৰ ৰজা চলোমনে মিল্লো নিৰ্মাণ কৰিলে, আৰু ৰজা চলোমনে জিহুৱাৰ বাবে যি যজ্ঞবেদী নিৰ্মাণ কৰিলে, তাৰ ওপৰত বছৰৰ ভিতৰত 3 বাৰ হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিছিল, আৰু তাৰে সৈতে তেওঁ জিহুৱাৰ সন্মুখত থকা বেদী ধূপ জ্বলাইছিল। এইদৰে তেওঁ গৃহটি কাৰ্য সমাপ্ত কৰিছিল। ৰজা চলোমনে ইডুম দেশৰ চুফ সাগৰ তীৰত থকা এলটৰ ওচৰৰ ইছিয়ুন গেবৰত এখন জাহাজ সাজিছিল। তাতে হিৰমে ৰজা চলোমনৰ ডাকবোৰৰ লগত সামুদ্ৰিক কাৰ্যত নিজৰ নিপুণ নাবিক ডাকবোৰক জাহাজলৈ পঠিয়াইছিল। তেওঁলোকে ৰজা চলোমনৰ ডাকবোৰৰ সৈতে অফিৰলৈ গৈছিল, আৰু তাৰ পৰা 420 কিকৰ সোণ ৰজা চলোমনৰ কাৰণে লৈ আহিছিল।